এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসম আৰক্ষীৰ নতুন থানা, বেৰেক আৰু চাইবাৰ থানা নিৰ্মাণৰ বাবে গঠন কৰা মিছন মৈত্ৰী আঁচনিৰ অধীনত 150 কোটি টকা বিত্তীয় অনুমোদনত অসম মন্ত্ৰীসভাই মঞ্জুৰি দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি ডিব্ৰুগড়ত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আঁচনিখনৰ প্ৰথম পৰ্যায়ত 73খন থানাৰ উন্নয়ন সম্পূৰ্ণ হৈছে আৰু দ্বিতীয় পৰ্যায়ত 44খন থানাৰ কাম হাতত লোৱা হৈছে। ইয়াৰে 31খন আৰক্ষী থানা আৰু এখন চাইবাৰ আৰক্ষী থানাৰ কাম সম্পূৰ্ণ হৈছে। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰি কয় যে অহা 12 আগষ্টত 10খন সমজিলাৰ কাম আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী অধীক্ষকৰ 10টা পদ সৃষ্টিটো আজি মন্ত্ৰীসভাই অনুমোদন জনায়। মন্ত্ৰীসভাই মুখ্যমন্ত্ৰীৰ বিদেশী ভাষা পদক্ষেপ আঁচনিটো অনুমোদন জনায়। এই আঁচনিৰ অধীনত ৰাজ্যৰ যুৱক যুৱতীসকলক বিদেশী ভাষাৰ প্ৰশিক্ষণ প্ৰদানৰ উপৰি তেওঁলোকক জাপান আৰু অন্যান্য দেশৰ বিদেশী ভিছা আঁচনিৰ জৰিয়তে নিয়োগৰ সুযোগ প্ৰদান কৰা হ'ব। শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে বিশ্ববেংকৰ পৰা 2,750 কোটি টকাৰ প্ৰকল্পটো মন্ত্ৰীসভাই অনুমোদন জনায়। এই প্ৰকল্পৰ অধীনত প্ৰশিক্ষিত শিক্ষক, বিজ্ঞান প্ৰযুক্তি আৰু সঠিক শ্ৰেণীকোঠা ব্যৱস্থাপনাক প্ৰাধান্য দি 400খন নতুন বিদ্যালয় আৰু 1,733টা অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইয়াৰ আগেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় সচিবালয়ত অনুষ্ঠিত এখন বৈঠকত সোণাৰী বিধানসভা সমষ্টিৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ সকলো কাম স্বচ্ছতাৰে সম্পাদন কৰি সমষ্টিটোৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে বৈঠকত 800খন আসনযুক্ত অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ, ভাৰতীয় খাদ্য নিগমৰ গুদামঘৰ স্থাপন আৰু সোণাৰী নগৰাঞ্চলৰ পথ উন্নীতকৰণ কৰা হ'ব বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰো পৰ্যালোচনা কৰে। সমষ্টিটোত বান নিয়ন্ত্ৰণৰ বাবে মথাউৰিবোৰ শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। লগতে মৎস্যপালনৰ বাবে অমৃত সৰোবৰসমূহ উপযোগী কৰি তুলিবলৈও জিলা আয়ুক্তক মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে। 4দিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ যোৱা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আৰু মুখ্যমন্ত্ৰীৰ বিশেষ পুঁজিৰ অধীনত 147 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কেইবাটাও আন্তঃগাঁথনি উন্নয়ন কামৰ আধাৰশিলা স্থাপন কৰিব। বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ মৃত্যুত অসম সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে। সাহিত্যচাৰ্যগৰাকীৰ সন্মানাৰ্থে আজিৰ দিনটোত অসম সাহিত্য সভাৰ যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়কে ধৰি গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, ৰাংচিনা ভৱন, নগাঁও, মঙলদৈ, ধুবুৰী, লখিমপুৰকে ধৰি সকলো কাৰ্যালয়ত পতাকা অৰ্ধনমিত কৰি ৰখা হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে 83 বছৰ বয়সত দেহাৱসান ঘটা সাহিত্যিকগৰাকীৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। ধুবুৰী জিলাত আৰক্ষীয়ে অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। জিলাখনৰ তামাৰহাট আৰক্ষীয়ে অভিযান চলাই তামাচা বজাৰৰ পৰা অবৈধ তীৰ খেলৰ ঘাটি উচ্ছেদ কৰাৰ লগতে 3জন এজেণ্টক আটক কৰে। ধৃত জব্বাৰ আলী, নুৰু শ্বেখ আৰু ইয়াকুদ্দিন শ্বেখৰ পৰা আৰক্ষীয়ে নগদ ধন আৰু 2টা মোবাইল ফোন জব্দ কৰে। ইপিনে মটৰচাইকেল চুৰি ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষীয়ে 2জন যুৱকক আটক কৰিছে। এই সংক্ৰান্তত আৰক্ষীয়ে যুৱক দুজনক সোধা পোছা কৰি আছে। শিলচৰ পৌৰ নিগমে আজি শিলচৰ নগৰৰ পদপথ দখল কৰা ব্যৱসায়ীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। পৌৰ নিগমৰ এটা দলে আৰক্ষী আৰু প্ৰশাসনৰ সহযোগত নগৰখনৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলায়। পদপথ দখল কৰি থকা অস্থায়ী দোকানসমূহ ভাঙি সামগ্ৰীসমূহ আঁতৰাই পেলোৱা হয়। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ চলিত ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন টেষ্ট মেচ আজিৰ পৰা অল্ড ট্ৰেফৰ্ডত অনুষ্ঠিত হৈছে। টেষ্টখনৰ প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰা ভ্ৰমণকাৰী ভাৰতীয় দলটোৱে বাতৰি যুগুতোৱাৰ পৰলৈ 3টা উইকেট হেৰুৱাই প্ৰথম ইনিংছত 191 ৰান সংগ্ৰহ কৰিছে। সাই সুদৰ্শনে 42 আৰু ঋষভ পণ্টে 24 ৰান কৰি খেলি আছে। ভাৰতৰ হৈ আজি বেগী বলাৰ অনশুল কম্বোজৰ টেষ্ট অভিষেক ঘটিছে। আনহাতে কৰুণ নায়াৰৰ স্থানত বেটাৰ সাই সুদৰ্শন মূল একাদশত অন্তৰ্ভুক্ত হৈছে। দৰং জিলাৰ হাজৰিকাপাৰা দেৱানন্দ গাঁও নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক আদৰ্শ খেতিয়ক ভৱকুমাৰ ডেকাৰ যোৱা নিশা নিজা বাসগৃহত দেহাৱসান ঘটে। সৰবৰহী ব্যক্তিগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 81 বছৰ। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।